আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰূপমা বৰঠাকুৰ। অসম সম্প্ৰতি দেশৰ এখন অগ্ৰণী ৰাজ্য হিচাপে উদ্ভাসিত হৈছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। গুৱাহাটীৰ কন্যাধৰাৰ অতিথিশালাত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অসমত ডোনাৰ মন্ত্ৰালয়ৰ উন্নয়নমূলক কাম কাজৰ খুটিয়ান লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যখনৰ বিকাশৰ দিশত ডোনাৰ মন্ত্ৰালয়ে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি শ্ৰীসিন্ধিয়াই এই বিকাশৰ গতি ত্বৰান্বিত কৰাৰ দিশত তেওঁৰ মন্ত্ৰালয়ে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে। বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিভিন্ন খণ্ডত লাভ কৰা অগ্ৰগতিৰে অসমে সম্প্ৰতি দেশৰ উন্নত ৰাষ্ট্ৰসমূহৰ লগত সমানে ফেৰ মাৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই অসমৰ বৰ্তমান মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ 14% বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ বাবে শক্তিখণ্ডৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। এই প্ৰয়োজনীয়তা পূৰণৰ দিশত ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ কয়। অসম মন্ত্ৰীসভাই ৰাজ্যত তিনিতৰপীয়া পঞ্চায়ত গঠনত অনুমোদন জনাইছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা অনুসৰি অহা 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তসমূহ গঠন কৰা হ'ব। 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত আঞ্চলিক পঞ্চায়ত আৰু 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত জিলা পৰিষদসমূহ গঠন কৰা হ'ব। গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ দিন 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত নিৰ্ধাৰণ কৰা হ'ব। ইয়াৰ বাবে 21 জুনৰ পূৰ্বেই জিলা আয়ুক্তই অধিসূচনা জাৰি কৰি একোগৰাকীকৈ কৰ্তৃত্বশীল বিষয়া নিযুক্তি দিব। অহা 1 আগষ্টৰ পৰা পঞ্চায়তসমূহে কাৰ্যভাৰ গ্ৰহণ কৰিব। অসম বিধানসভাৰ 9 জুনত এখন এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। অপাৰেচন সিন্দুৰৰ সফলতা উদযাপন কৰি বিজেপিয়ে আয়োজন কৰা তিৰংগা যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। পশ্চিম কাৰ্বি আংলং জিলাত কালি জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙৰ নেতৃত্বত জিলা সদৰ হামৰেন ছয়ালিৰ পৰা নতুন বজাৰলৈ তিৰংগা যাত্ৰা উলিওৱা হয়। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰুৰ নেতৃত্বত ভকচঙত বিশাল তিৰংগা যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় জিলাত কালি প্ৰবল বৰষুণকো নেওচি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সহস্ৰাধিক লোকে তিৰংগা যাত্ৰাত ভাগ লয়। চৌকিডিঙি খেলপথাৰৰ পৰা উলিওৱা এই যাত্ৰাৰ আৰম্ভণিতে শ্ৰীসোণোৱালে সেনাবাহিনীৰ পৰাক্ৰম আৰু শৌৰ্যৰ প্ৰতি সন্মান জনাই দেশজুৰি তিৰংগা যাত্ৰা ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে। এই বিজয়ৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্ব আৰু সেনাবাহিনীৰ বীৰত্বৰ শলাগ লয়। এই যাত্ৰাত মন্ত্ৰী বিমল বৰা, লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰকে ধৰি দলৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ চাবুৱাৰ বিন্ধাকটাতো কালি তিৰংগা যাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক গীত আৰু ধ্বনিৰে দেশমাতৃৰ বন্দনা কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত কালি ৰাজহ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পৰিবহণ, আবকাৰী, কৰ বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডকে ধৰি কেইবাটাও বিভাগৰ বিষয়াসকলে অংশ লয়। বৈঠকত চলিত বৰ্ষৰ ৰাজহ সংগ্ৰহৰ নিৰ্ধাৰিত লক্ষ্য আৰু বৰ্তমানলৈকে সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা ৰাজহ সংগ্ৰহৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্ণেল দীপক চক্ৰৱৰ্তীৰ সৈতে অপাৰেচন সিন্দুৰ আৰু ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰমৰ বিষয়ে এটা বাৰ্তালাপ প্ৰচাৰ কৰিব। কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্যৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক অধিক উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে অসম মন্ত্ৰীসভাই ৰাণীৰ ফাৰ্ম মেনেজমেণ্ট প্ৰতিষ্ঠানৰ 20 বিঘা ভূমি আমুল কোম্পানীক লীজত দিয়াৰ বাবে অনুমোদন জনাইছে। দিছপুৰৰ লোকসভা ভৱনত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই অহা অক্টোবৰৰ পৰা বচা বচা কেইখনমান জিলাত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে অনুমোদন জনায়। অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে মন্ত্ৰীসভাই IIPAৰ অধীনত 2টাকৈ প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি ডঃ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত 1313গৰাকী অংশকালীন ICT শিক্ষকৰ মাহিলী মাননী অহা অক্টোবৰৰ পৰা 20,000 টকালৈ বৃদ্ধিৰো অনুমোদন জনোৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।